এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী যোৱা নিশা গুৱাহাটীত উপস্থিত হয়। বৰঝাৰ বিমান বন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী পোনে পোনে কইনাধৰালৈ যায় আৰু ৰাজ্যিক অতিথিশালাত নিশা কটায়। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতা উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' কালিয়ে গুৱাহাটীত উপস্থিত হয়। আজিৰ অনুষ্ঠানত বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকিব। বিজেপিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পাছত ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি 4গৰাকী সতীৰ্থ বিধায়কৰ সৈতে খানাপাৰাত শপত গ্ৰহণ কৰিব। ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগে আজি মন্ত্ৰী হিচাপে শপত ল'ব। আনহাতে মিত্ৰ দল অগবৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পাছত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
হঠাৎ মই দেখা পালো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা টুইট য'ত নেকি শপত গ্ৰহণত 5জন মানুহে কৰিব মুখ্যমন্ত্ৰীকে ধৰি, তাত মোৰ নামটো আছে। তো মই বিশেষভাৱে ধন্যবাদ জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক। প্ৰায় 1,00,000তকৈ অধিক মানুহৰ উপস্থিতিত শপত গ্ৰহণ অনুষ্ঠানটো হ'ব আৰু সেইটো মোৰ কাৰণে এটা স্মৰণীয় দিন হ'ব। মই নেশ্যনেল পলিটিক্সত আছিলো প্ৰায় 12 বছৰ, তাৰপিছত মই পাৰ্টীক কৈছিলো মই নেশ্যনেল পলিটিক্স কৰিম, কিন্তু পাৰ্টীয়ে সিদ্ধান্ত ল'লে যে আপুনি ৰাজ্য ৰাজনীতি কৰিব লাগিব। আৰু ঠিক তেনেকৈ মই আকৌ দুলীয়াজান সমষ্টিত মোক NDAৰ প্ৰাৰ্থী বনোৱা হ'ল আৰু নিশ্চয় 10,501 ভোটৰ ব্যৱধান জয় হ'বলৈ সক্ষম হ'লো। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকিব, আমাৰ অমিত শ্বাহ ডাঙৰীয়া থাকিব, আমাৰ নেশ্যনেল প্ৰেচিডেণ্ট নীতিন নবীনজী থাকিব, লগতে ভাৰতবৰ্ষৰ কেইবাখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব, চেণ্ট্ৰেল মিনিষ্টাৰ উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠান হ'ব, সেইটো মোৰ কাৰণে এটা ঐতিহাসিক দিন হ'ব। মই নিজকে এজন অসমীয়া হিচাপে পৰিচয় দি ভাল পাওঁ আৰু মই এজন অসমীয়া হিচাপে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিম।
ইপিনে আজিৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে খানাপাৰাত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি আজি পুৱা 9 বজাৰ পৰা দিনৰ 2 বজালৈ কইনাধৰাৰ পৰা বিমান বন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে GS ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমানবন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বতাঘলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুসজাই, বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষী উপায়ুক্ত জয়ন্ত সাৰথী বৰাই প্ৰকাশ কৰিছে। GITech লাভ কৰা তেজপুৰৰ বিখ্যাত লিচুৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্যে অহা 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় তেজপুৰ লিচু মহোৎসৱৰ আয়োজন কৰা হৈছে। স্থানীয় একাংশ যুৱ উদ্যোগী আৰু লিচু খেতিয়কৰ তৎপৰতা তথা কৃষি বিষয়া আৰু পৰ্যটন বিভাগৰ সহযোগত বিগত বৰ্ষৰ প্ৰথম লিচু মহোৎসৱৰ সফলতাৰ পাছত ইয়াৰ দ্বিতীয় বাৰ্ষিক মহোৎসৱ তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত আয়োজন কৰিবলৈ লোৱা হৈছে। এপেডাই সহযোগী হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই বৰ্ষৰ লিচু উৎসৱত শিক্ষাৰ্থীসকলৰ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত লোৱা হৈছে। এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনোৱা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিছে। আমাৰ এতিয়া বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।